গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছে ইন্দিৰা নিবেদাই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে অষ্টাদশ লোকসভা অধিৱেশনৰ প্ৰথম দিনে নৱ নিৰ্বাচিত সদস্যসকলৰ পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত গ্ৰহণ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈসহ অসমৰ নগৰাকীয়ে ললে অসমীয়া ভাষাত শপত। ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় পৰ্যায়ত শিক্ষাৰ্থী পিতৃ মাতৃৰ আয়ৰ প্ৰমাণ পত্ৰৰ পৰিৱৰ্তে ৰেচন কাৰ্ড দাখিলেৰে বিনামূলীয়া নামভৰ্তিৰ সুবিধা। বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত। নগাঁও জিলাৰ 2 লক্ষাধিক লোক বানৰ কবলত। প্ৰথমগৰাকী অসমীয়া ৰিয়ান পৰাগৰ ভাৰতীয় পুৰুষ ক্ৰিকেট দলত স্থান লাভ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা। আৰু ভাৰতৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন কালি আৰম্ভ হৈছে। অধিৱেশনৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অস্থায়ী অধ্যক্ষ ভাৰতীহাৰী মহতাবক শপত বাক্য পাঠ কৰোৱায়। অধিৱেশনৰ প্ৰথমে নৱনিৰ্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে সদনৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অস্থায়ী অধ্যক্ষ ভাৰতীহাৰী মহতাবে শ্ৰীমোদীক শপত বাক্য পাঠ কৰোৱায়। ইয়াৰ পাছত স্থায়ী অধ্যক্ষ নিৰ্বাচন নোহোৱা পৰ্যন্ত শ্ৰীমহতাবক সহায় কৰিবলৈ নিযুক্তি দিয়া অধ্যক্ষ পেনেলৰ শপত গ্ৰহণ কৰোৱা হয়। বিজেপিৰ সাংসদ ৰাধামোহন সিং আৰু ফগ্গন সিং কুলাষ্টে অধ্যক্ষ পেনেলৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অৱশ্যে কংগ্ৰেছৰ সাংসদ কে সুৰেশ, DMK সাংসদ TR বালু আৰু তৃণমূল কংগ্ৰেছৰ সুদীপ বন্দ্যোপাধ্যায়ে পেনেলৰ সদস্য হিচাপে শপত লোৱাৰ পৰা বিৰত থাকে। ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, শিৱৰাজ সিং চৌহান, নীতিন গাডকাৰীকে ধৰি অন্যান্য মন্ত্ৰীসকলে লোকসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অসমৰ নগৰাকী সাংসদে অসমীয়া ভাষাত শপত গ্ৰহণ কৰে। তেওঁলোক হ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, যোৰহাটৰ সাংসদ গৌৰৱ গগৈ, কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী। আনহাতে দৰাং উদয়গড় সমষ্টিৰ দিলীপ শইকীয়াই সংস্কৃত ভাষাত, শিলচৰ সাংসদ পৰিমল চক্ৰৱৰ্তীয়ে বাংলা ভাষাত, কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে বড়ো ভাষাত, কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লা আৰু ডিফুৰ সাংসদ অমৰ সিং কিশোৰে ইংৰাজী ভাষাত শপত লয়। কালি অধিৱেশনত দেশৰ কেইবাজনো সাংসদে আঞ্চলিক ভাষাত শপত গ্ৰহণ কৰে। কে ৰামমোহন নাইডুৱে তেলেগু ভাষাত, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় এইচ ডি কুমাৰস্বামী আৰু প্ৰহ্লাদ যোশীয়ে কানাড়া ভাষাত শপত গ্ৰহণ কৰাৰ বিপৰীতে ধৰ্মেন্দ্ৰ প্ৰধান আৰু জুৱেল ওৰামে উৰিয়া ভাষাত শপত গ্ৰহণ কৰে। ইপিনে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ শপত গ্ৰহণৰ সময়ত বিৰোধী দলৰ সদস্যসকলে চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত হোৱা ত্ৰুটি সন্দৰ্ভত শ্লোগান দি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। লোকসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন হোৱাৰ লগতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা বৃহস্পতিবাৰে সংসদৰ দুয়োখন সদনৰে যুটীয়া বৈঠকত ভাষণ দিব। সেইদিনাই ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাক ৰাজ্যসভাত দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে। কালি অধিৱেশনৰ কাৰ্যসূচী স্থগিত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে 3 জুলাইত সংসদৰ অধিৱেশনৰ সামৰণি পৰিব। ইপিনে লোকসভাৰ অধিৱেশনৰ প্ৰথম দিনা বিৰোধী দলৰ সদস্যসকলে সংবিধানৰ প্ৰতিলিপি লৈ সংসদ ভৱনৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেক, সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱ, তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীকে ধৰি কেইবাগৰাকী সদস্যই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় পৰ্যায়ত বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব বিচৰা শিক্ষাৰ্থীসকলে পিতৃ মাতৃৰ আয়ৰ প্ৰমাণ পত্ৰৰ পৰিৱৰ্তে পৰিয়ালৰ ৰেচন কাৰ্ড দাখিল কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা ঘোষণা কৰে। তেওঁ কয় যে এই সন্দৰ্ভত মহাবিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। শিক্ষামন্ত্ৰী ডঃ ৰমেশ তেজীয়ে প্ৰকাশ কৰা অনুসৰি এই আঁচনিৰ অধীনত প্ৰাদেশীকৃত তথা চৰকাৰী মহাবিদ্যালয়সমূহ আৰু ৰঞ্জিন বিশ্ববিদ্যালয়সমূহত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমত প্ৰায় 57,000তকৈ অধিক শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে। তেওঁ কয় যে 50,000 শিক্ষাৰ্থীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে। বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও নগাঁও জিলাৰ 22টা ৰাজ্যচক্ৰৰ 793খন গাঁৱৰ 2,04,896গৰাকী লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত 17,000ৰো অধিক পশুধনৰ ক্ষতি হৈছে। আনহাতে এই বানত 4,274 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈ আছে। বানৰ কবলত পৰা লোকৰ বাবে 107টা আশ্ৰয় শিবিৰ আৰু 104টা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় ৰখা হৈছে। ইফালে কুচিয়াৰাণীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰত বৈ আছে। কালি কাছাৰ জিলাৰ এজন লোকৰ বানপানীত মৃত্যু হয়। ইফালে জলসম্পদ বিভাগ আৰু কৰিমগঞ্জ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই কালি জিলাখনত উপস্থিত হৈ অহা পাঁচ দিনৰ ভিতৰত বৰাক উপত্যকাৰ চিগা মথাউৰিসমূহ মেৰামতি কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে। আনহাতে নলবাৰী জিলাৰ সামগ্ৰিক বান পৰিস্থিতি স্বাভাৱিক হলেও তিনি ৰাজহচক্ৰৰ অন্তৰ্গত বোজকুচি বালাবাৰী ক্ষেত্ৰপাৰা ঘোপা পশ্চিম নলবাৰীৰ আমনি বৰবিলা পুনি খেলুৱাকে ধৰি বহু অঞ্চলৰ পৰিস্থিতি স্বাভাৱিক হোৱা নাই। ৰাজ্য চৰকাৰে গুৱাহাটী জিলা পুথিভঁৰালটো নতুন আন্তঃগাঁথনিৰে উন্নীতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। 51 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া এই ভৱনটোত 4টা পুথিভঁৰাল মহলা, 3টা সাধাৰণ উদ্যয়ন ক্ষেত্ৰ, কিতাপৰ বিপণী, কেফেটেৰিয়া, পাৰ্কিং সুবিধা তথা পঢ়ুৱৈ আৰু দৰ্শনাৰ্থীৰ বাবে বিভিন্ন সুবিধা ৰখা হ'ব। সাম্প্ৰতিক সময়ৰ উপযোগী হোৱাকৈ পুথিভঁৰালটো গঢ়ি তোলা হ'ব বুলি প্ৰকাশ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR MTVৰ শুনিব পাৰিব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাৰ বাবে ভাৰতীয় দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। দলটোৱে জিম্বাবৱেৰ বিৰুদ্ধে অহা মাহত 5খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাত অংশগ্ৰহণ কৰিব। শৃংখলাৰ আটাইকেইখন খেল হাৰাৰে স্পৰ্টছ ক্লাব খেলপথাৰত খেলোৱা হ'ব। খেলকেইখন অহা 6, 7, 10, 13, আৰু 14 জুলাইত অনুষ্ঠিত হ'ব। কালি কৰা ঘোষণা অনুসৰি দলত স্থান লাভ কৰা খেলুৱৈসকল হ'ল শুভমন গিল, যশস্বী জয়সোৱাল, ঋতুৰাজ গায়কোৱাড়, অভিষেক শৰ্মা, ৰিংকু সিং, সঞ্জু ছেমছন, ধ্ৰুৱ জোৱেল, নীতিশ ৰেড্ডী, ৰিয়ান পাৰাগ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণই, আবেশ খান, খলিল আহমেদ, মুকেশ কুমাৰ আৰু তুষাৰ দেশপাণ্ডে। ৰিয়ান পাৰাগৰ ভাৰতীয় পুৰুষ ক্ৰিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ। এই কৃতিত্বৰ বাবে খেলুৱৈগৰাকীয়ে কালি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জ্ঞাপন কৰে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে উন্নত প্ৰদৰ্শনেৰে নিৰ্বাচক তথা সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈ অহা ৰিয়ান পাৰাগৰ এই খবৰে তেওঁক উৎফুল্লিত কৰি তুলিছে। খেলুৱৈগৰাকীৰ কৃতকাৰ্যতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ তেওঁ শুভেচ্ছা জ্ঞাপন কৰে। ভাৰতীয় মহিলা হেণ্ডবল দলৰ লখিমপুৰৰ মৃদুস্মিতা লাগাছে স্থান লাভ কৰিছে। লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ স্নাতক চূড়ান্ত বৰ্ষৰ ছাত্ৰীগৰাকীৰ এই সাফল্যই সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। অহা 27 জুনৰ পৰা বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হ'বলগীয়া ইণ্ডো বাংলাদেশ হেণ্ডবল প্ৰতিযোগিতাত মৃদুস্মিতাই দেশৰ হৈ প্ৰতিনিধিত্ব কৰিব। কেন্দ্ৰীয় চৰকাৰে দেশৰ চোৰাংচোৱা সংস্থাৰ সঞ্চালক তপন কুমাৰ ডেকাৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় কেবিনেটৰ নিযুক্তি কমিটীয়ে ডেকাৰ কাৰ্যকাল বৃদ্ধিত আনুষ্ঠানিকভাৱে অনুমোদন জনোৱাৰ পিছতে কৰ্মচাৰী মন্ত্ৰালয়ে এই সন্দৰ্ভত এটা নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে এই বৰ্ষৰ 38 জুনত তেওঁৰ চাকৰি ম্যাদ উকলাৰ সময় আছিল। হিমাচল প্ৰদেশ কেডাৰৰ 1988 বেটছৰ RPS বিষয়া ডেকাৰ চোৰাংচোৱা সংস্থাৰ সঞ্চালকৰূপে দক্ষতাৰে সেৱা আগবঢ়াই অহাৰ ফলস্বৰূপে কেন্দ্ৰীয় চৰকাৰে তেওঁৰ কাৰ্যকাল আৰু এবছৰলৈ বৃদ্ধি কৰে। নতুন দিল্লীত আজি আন্তঃৰাষ্ট্ৰীয় শ্ৰেণী সংস্থা পৰিষদৰ 64 সংখ্যক বৈঠক আৰম্ভ হ'ব। বৈঠকত 30খনতকৈও অধিক দেশৰ প্ৰতিনিধিৰ উপৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিয়ে শ্ৰেণী আৰু জৈৱ ইন্ধন খণ্ডৰ বিষয় লৈ আলোচনা মিলিত হয়। এই তিনিদিনীয়া বৈঠকত অংশগ্ৰহণ কৰা প্ৰতিনিধি দলজন জৈৱ ইন্ধন খণ্ডত দেশে গ্ৰহণ কৰা অত্যাধুনিক প্ৰযুক্তি প্ৰদৰ্শন কৰাৰ বাবে উত্তৰ প্ৰদেশৰ মুজফৰ নগৰত থকা এটা উদ্যোগ পৰিদৰ্শন কৰোৱা হ'ব। বৈঠকৰ সৈতে সংগতি ৰাখি নতুন দিল্লীৰ ভাৰত মণ্ডল নামত এখন কৰ্মশালাৰো আয়োজন কৰা হৈছে। গৃহ পৰিক্ৰমা, খাদ্য আৰু উপভোগ বিতৰণ তথা নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই কৰ্মশালাখন মুকলি কৰিব। পৰিষদে চলিত বৰ্ষৰ মহাদক সংস্থাৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। উল্লেখযোগ্য যে ভাৰত হৈছে পৃথিৱীৰ ভিতৰত আছে দ্বিতীয় সৰ্বাধিক উৎপাদনকাৰী দেশ। এই সংস্থাৰ অধীনস্থাপাৰ পাছত শেষত সদস্য ৰাষ্ট্ৰই পৃথিৱীত এক স্তৰৰ পৰা 90% উৎপাদন কৰে। শিশু উন্নয়ন প্ৰকল্পৰ বিষয়ে তেনেকৈ প্ৰতিষ্ঠিত কাৰ্যালয়ত তেওঁ দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাৰ এটা দলে হঠাৎ অভিযান চলায়। অভিযানৰ সময়ত দলটোৱে শিশু উন্নয়ন প্ৰকল্পৰ বিষয়ে অনুপমা গোহাঁইক উৎকৃষ্ট আৰু অভিযোগত আটক কৰে। দলটোৰ পৰিণতে মাকুৰ গাঁৱত অনুষ্ঠিত কাৰ্যালয়ত অংগনবাড়ী কেন্দ্ৰৰ ঘৰৰ ভাড়া মুকলি কৰাৰ বাবে এগৰাকী অংগনবাড়ী কৰ্মীৰ পৰা 7000 টকাৰ উৎকোচ কৰিছিল। অংগনবাড়ী গোহাঁইৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক অপৰাধ অনুসন্ধান শাখাৰ দলটোৰ অভিযান চলোৱাৰ সমান্তৰালকৈ বিষয়াগৰাকীয়ে বাহিৰতে তালাচী চলাই আৰু তেওঁক আটক কৰে। কৰ্ণাটকৰ বেংগালুৰু ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ এম কে মানুষে এতিয়া প্ৰশ্নৰ আগত ভাগল হোৱা ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিছে। মঙলবাৰে পুৱা আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত উপাচাৰ্যগৰাকীয়ে কয় যে পৰীক্ষাসমূহ যাতে নিয়ম অনুসাৰে আৰু স্বচ্ছ পদ্ধতিৰে অনুষ্ঠিত হয় তাৰ গুৰুত্ব পৰীক্ষাৰ সৈতে জড়িত সকলোৱে গ্ৰহণ কৰিব লাগিব। ইপিনে তদন্তৰ বাবে চিবিআইৰ এটা দলকাৰী বিজেপিৰ বুধবাৰত উপস্থিত হয়। আমাৰ সাংবাদিকৰ জনোৱা মতে বৰ্তমানলৈ বুধবাৰত কমেও 30 জন কাটিজাতি প্ৰকল্পত সমাধান কৰাত সহায় কৰাৰ অভিযোগত আৰক্ষীয়ে 5 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।